Iya, akah bani. Batoi pohisu, pohon kumai borai. Etiai pohon batoi kum hul. Pohon mundi nandro mudiya koi se jai, mohon se pal bhoat niman hoga lagya, Rajgan bandar hoi se, etai te gosta kumna pohalpo, aru ee bandar ee dekhar unmanat ori hana kutabo. Kendra tathra ee santasa tathha, সংসদের পরিক্রমা রাজ্যমন্ত্রী ডক্টর এল মুরুগানে আজি হিন্দুস্তান পেট্রোলিয়াম কর্পোরেশন লিমিটেডর তৈলভাণ্ডার প্রকল্প পরিদর্শন করে বৈঠকত মন্ত্রীগৰাকী সুবেয়া রাষ্ট্র ভূটানৰ গেলেফলৰ বুলি ৰাওনা হ'ব বৈদিনত অনুষ্ঠিত ভাৰত চীন সীমান্ত পৰিক্ৰমা সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় সম্পৰ্কীয় কাৰ্যতন্ত্ৰৰ 31 সংখ্যক বৈঠকত ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি পঞ্চম দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাটগন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে সামাজিক মাধ্যমৰ এটা পষ্টত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উন্মোচন হোৱা দেশৰ সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰে প্ৰগতিৰ শক্তি কেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ নিশ্চিত কৰিব এই প্ৰকল্পই ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি কৰাৰ লগতে গোলকীয় বাণিজ্যৰো প্ৰসাৰ সাধন কৰিব উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় 76,000 কোটি টকা ব্যয় সাপেক্ষে ৱাটগন বন্দৰৰ আধাৰশিলা স্থাপন কৰে এই বন্দৰটো দেশৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হোৱাৰ লগতে এই বন্দৰে জল পৰিবহণৰ সময় আৰু ব্যয় হ্ৰাস কৰি আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ সৈতে পৰম্পৰীয়াকৈ যোগাযোগ স্থাপন কৰিব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদৰ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে ডঃ মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে কাজলগাঁৱত সমাজ কল্যাণ বিভাগৰ মহিলা পৰামৰ্শদাতা কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ কাম কাজৰ বুজ লয় মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰংগৌৰা নাৰ্জাৰী জয়ন্ত বসুমতাৰী বি পি চিৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু শ্বিলঙৰ জিলা আয়ুক্তই অনুষ্ঠানত অংশ লয় ইয়াৰ পাছত তেওঁ জিলাখনৰ দামটল খাগ্ৰাবাৰীত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ তৈলভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নিৰ্মাণৰত তৈলভাণ্ডাৰে বি পি চিৰ আৰ্থ সামাজিক দিশত বিশেষভাৱে অৰিহণা যোগাব বুলি মত প্ৰকাশ কৰে ইয়াৰ পাছত তেওঁ শ্বিলঙৰ ভাৰত ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰ চৰকাৰৰ কেতবোৰ আঁচনি পৰিদৰ্শন কৰে দৌৰা ভাগত মন্ত্ৰীগৰাকী চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফলৰ বুলি ৰাওনা হ'ব ডঃ মুৰুগানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা কেইবাগৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক হোৱাৰ বাবে শান্তি প্ৰতিষ্ঠা তথা বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ এল এছ এৰ গুৰুত্ব দিয়াটো প্ৰাথমিক প্ৰয়োজন বুলি দোহাৰে উল্লেখযোগ্য যে ৱেডিনত অনুষ্ঠিত ভাৰত চীন সীমান্ত পৰিক্ৰমা সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় সম্পৰ্কীয় কাৰ্যতন্ত্ৰৰ 31 সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ পূব এছিয়াৰ যুটীয়া সচিব গৌৰাংগলাল দাসে ভাৰতীয় প্ৰতিনিধিসকলৰ নেতৃত্ব দিয়ে আনহাতে চীনৰ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমা আৰু সমুদ্ৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক হং লিয়াঙে চীনৰ প্ৰতিনিধিসকলৰ নেতৃত্ব দিয়ে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োপক্ষৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত মুক্ত গঠনমূলক আৰু ভৱিষ্যতদৰ্শী আলোচনা কৰাৰ লগতে এল এছ এৰ পৰিস্থিতি শীঘ্ৰে সমাধান সন্দৰ্ভতো আলোচনা কৰে দুয়োখন দেশে লগতে কূটনৈতিক আৰু সামৰিক ব্যৱস্থাৰ জৰিয়তে সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি পঞ্চম দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল 2024 পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিকল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2024 ৰাজহ মন্ত্ৰী যোগেন মোহনে দি আছাম ফিক্সেশ্যন অফ চিলিং এণ্ড লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2024 দি আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰি ক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰে ইফালে আজি বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে ৰাজ্যত 2020 চনৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 4 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত 2020ৰ পৰা বৰ্তমানলৈকে মুঠ 784 জন লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানপানীৰ ক্ষয় ক্ষতিৰো তথ্য দাঙি ধৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঝাৰখণ্ডৰ হেমন্ত ছোৰেন মন্ত্ৰীসভাত শান্ত ছোৰেনৰ সলনি গ্ৰেটছিলৰ ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ বিধায়ক ৰামদাস ছোৰেনক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজভৱনত এটা অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংৱালে ৰামদাস ছোৰেনক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰাকট সংশোধনী বিধেয়ক 2024 সন্দৰ্ভত বিভিন্ন অংশীদাৰীসকলৰ মতামত আৰু পৰামৰ্শ বিচাৰি নতুন দিল্লীত আজি যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ সৰ্বভাৰতীয় চুন্নী জামাতুল উলামা আৰু নতুন দিল্লীৰ ইণ্ডিয়ান মুছলিমছ ফৰ চিভিল ৰাইটছে আজি সমিতিৰ আগত নিজৰ নিজৰ মতসমূহ প্ৰকাশ কৰিব। সমিতিৰ প্ৰথমখন বৈঠক যোৱা 2 আগষ্টত অনুষ্ঠিত হৈছিল। 31 জন সদস্যৰে গঠিত এই সমিতিত লোকসভাৰ 21 জন আৰু ৰাজ্যসভাৰ 10 জন সদস্য আছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ পত্ৰ পৰিষদৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত আজি পুৱাৰে পৰা এখন কৰ্মশালা অনুষ্ঠিত হৈছে। দেশৰ বহুকেইজন জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ মূল বিষয়বস্তু হৈছে চলচ্চিত্ৰসমূহত শ্ৰৱণ আৰু দৃষ্টিশক্তিৰ অক্ষমতা থকা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে অভিগম্যত মানৰ নিৰ্দেশনা ৰূপায়ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ ফিনটেকে সমগ্ৰ বিশ্ববাসীৰ জীৱন সুগম কৰি তোলাৰ বাবে কাম কৰি আছে। মুম্বাইত আজি গোলকীয় ফিনটেক ফেষ্ট 2024ত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰতৰ ফিনটেক প্ৰযুক্তি গতি আৰু মানৰ ক্ষেত্ৰত কাৰো সৈতে তুলনা নহয় আৰু বিশ্বৰ বহু পৰিমাণৰ ডিজিটেল লেনদেন ভাৰততে হয়। শ্ৰীমোদীয়ে কয় যে বিত্তীয় সেৱা গণতান্ত্ৰিকৰণ কৰাত ফিনটেকে বিশেষ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ডিজিটেল লেনদেনৰ সমান্তৰণ অৰ্থব্যৱস্থাৰ অন্ত পেলোৱাৰ লগতে বেংক ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি কৰিছে। বিহাৰৰ ৰাজগীৰত অহা 11 নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন্স ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হ'ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰাজগীৰ হকী ষ্টেডিয়ামত 11 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়ান হকী ফেডাৰেচনৰ সভাপতি ডাটু সিনিয়ে অগ্ৰৱাল মহিলাৰ অষ্টম এছিয়ান চেম্পিয়ন ট্ৰফী ভাৰতত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। হকী ইণ্ডিয়াৰ সভাপতি ডাঃ দিলীপ তিৰ্কীয়ে কৈছে যে ইয়াৰ হকীৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। যোৱা বছৰ হকী ঝাৰখণ্ডৰ ৰাঁচীত মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী অনুষ্ঠিত কৰে। কালিৰে পৰা 23ত আৰম্ভ হোৱা পেৰালিম্পিকৰ আজি দ্বিতীয় দিনা ভাৰতীয় খেলুৱৈসকল পদক তালিকাৰ আৰম্ভণিৰ লক্ষ্যৰে খেলপথাৰত নামিব। শ্বুটিঙত টকিঅ' পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অগণী ৰেখাৰ লগতে আন 4গৰাকী শ্বুটাৰে যোগ্যতা অৰ্জনকাৰী খেলৰ লগতে সম্ভাৱ্য ফাইনেলত পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। ইফালে এথলেটিকছৰ 3টাকৈ ইভেণ্টতো আজি ভাৰতীয় খেলুৱৈ খেলপথাৰত নামিব। ইয়াৰ ভিতৰত মহিলাৰ ডিছকাছ থ্ৰত জ্যোতিকৰণ আৰু সাক্ষী কাছানা, মহিলাৰ 100 মিটাৰ দৌৰত পৃথি পল আৰু পুৰুষৰ শ্বটপুট প্ৰতিযোগিতাত মহিলাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে পেৰালিম্পিকৰ বেডমিণ্টন খেলখনৰ প্ৰথম দিনৰ পৰা চলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাটবন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ তৈলভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰে। বিয়লিৰ ভাগত মন্ত্ৰীগৰাকী চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফুলৈ বুলি ৰাওনা হ'ব। ৱেইজিঙত অনুষ্ঠিত ভাৰত চীন সীমান্তৰ পৰিক্ৰমা সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় সম্পৰ্কীয় কাৰ্যতন্ত্ৰৰ 31 সংখ্যক বৈঠকত ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি 5ম দিনা কেইবাখনো বিধেয়ক উত্থাপন হয়। আমাৰ বাতৰি ইমানতে অন্ত পৰিছে।